বিচাৰকৰ্তা বিলাক তেৰ অধ্যায় চিমছুনৰ জন্ম। পাছত ইজৰাইলৰ সন্তানসকলে জিহুৱাৰ সাক্ষাতে পুনৰাই কু আচৰণ কৰিব ধৰিলে। তাতে জিহুৱাই চল্লিছ বছৰলৈকে তেওঁলোকক পলেষ্টিয়াসকলৰ হাতত শুধাই দিলে। সেই কালত দানিয়া গোষ্ঠীৰ মাজত চৰা নিবাসী মানুহ নামেৰে এজন মানুহ আছিল। তেওঁ পত্নী বাজি হোৱা বাবেই সন্তান প্ৰসৱ কৰিব নোৱাৰিলে। পাছত জিহুৱাৰ দূতে সেই মহিলাক দৰ্শন দি ক'লে, চোৱা, তুমি বাজি আৰু সন্তান প্ৰসৱ কৰা নাই, তথাপি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা। এই হেতুকে তুমি সাৱধান হোৱা, দ্ৰাক্ষাৰস কি সুৰাপান নকৰিবা, কোনো অশুচি বস্তুকো ভোজন নকৰিবা, কাৰণ চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা, তাৰ মূৰত সুৰ লগোৱা নহ'ব, কিয়নো সেই ল'ৰা গৰ্ভৰে পৰা ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ'ব আৰু পলেষ্টিয়াসকলৰ হাতৰ পৰা ইজৰাইলক উদ্ধাৰ কৰিবলৈ তেওঁ আৰম্ভ কৰিব। তেতিয়া সেই মহিলাগৰাকীয়ে গৈ নিজ স্বামীক ক'লে, ঈশ্বৰৰ এজন লোক মোৰ ওচৰলৈ আহিছিল, তেওঁ সৌন্দৰ্য ঈশ্বৰৰ দূতৰ নিচিনা, তেওঁক দেখি মই বহুত ভয় খালোঁ, কিন্তু তেওঁ ক'ৰ পৰা আহিল সেই বিষয়ে মই সুধিবলৈ নহ'ল, আৰু তেওঁ নিজৰ নাম মোক নক'লে, কিন্তু তেওঁ মোক ক'লে, চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা, এই হেতুকে তুমি দ্ৰাক্ষাৰস বা সুৰাপান নকৰিবা, কোনো অশুচি বস্তু ভোজন নকৰিবা, কিয়নো সেই ল'ৰা জন্মৰে পৰা মৰণৰ দিনলৈকে ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ'ব। তেতিয়া মানুহে জিহুৱাৰ আগত বিনয় কৰি ক'লে, হে প্ৰভু, মিনতি কৰোঁ, আপুনি পঠোৱা ঈশ্বৰৰ সেই লোকক আমাৰ ওচৰলৈ পুনৰাই আহিব দিয়ক, যি ল'ৰা জন্মিব তালৈ আমি কি কৰিব লাগিব তেওঁ আমাক পুনৰাই বুজাই দিয়ক। তেতিয়া ঈশ্বৰে মানুহৰ কথা শুনাৰ পাছত ঈশ্বৰৰ দূত আকৌ সেই মহিলাৰ ওচৰলৈ আহিল। সেই সময়ত তাই পথাৰত বহি আছিল, কিন্তু তাইৰ স্বামীৰ মানুহ তাইৰ লগত নাছিল। পাছত সেই মহিলাগৰাকীয়ে বেগাই গৈ নিজ স্বামীক সম্বাদ দি ক'লে, চোৱা, সেইদিনা যিজন লোক মোৰ ওচৰলৈ আহিছিল তেওঁ পুনৰ মোক দৰ্শন দিছে। তেতিয়া মানুহে উঠি নিজৰ পত্নীৰ পাছে পাছে সেই পুৰুষজনৰ ওচৰলৈ গৈ তেওঁ সুধিলে, এই মহিলাৰ সৈতে যিজনাই কথা কৈছিল সেইজনা আপুনিয়েই নে? তেওঁ ক'লে, হয়, ময়ে হওঁ। তেতিয়া মানুহে ক'লে, আশা কৰোঁ আপোনাৰ কথা সত্য হওক, কিন্তু সেই ল'ৰাজনে কিদৰে জীৱন কটাব আৰু কি কৰ্ম কৰিব? তেতিয়া জিহুৱাৰ দূতে মানুহক ক'লে, মই এই মহিলাক যিবোৰ কথা ক'লোঁ সেই সকলো বিষয়ত তেওঁ সাৱধানে থাকক, তেওঁ দ্ৰাক্ষালতাৰ পৰা উৎপন্ন হোৱা কোনো বস্তু ভোজন নকৰক, আৰু দ্ৰাক্ষাৰস কি সুৰাপান নকৰক, আৰু কোনো অশুচি বস্তু নাখাওক, মই তেওঁক যি যি আজ্ঞা কৰিলোঁ তেওঁ সেই সকলোকে পালন কৰক। পাছত মানুহে জিহুৱাৰ দূতক ক'লে, আপুনি আমাৰ মিনতি গ্ৰহণ কৰি ইয়াতে অলপ সময় থাকক, আমি আপোনাৰ বাবে এটি ছাগলী পোৱালি যুগুত কৰোঁ, যদিও মই ইয়াত থাকোঁ তথাপি মই তোমাৰ আহাৰ ভোজন নকৰিম, কিন্তু তুমি যদি হোম বলি যুগুত কৰা তেনেহ'লে সেয়া জিহুৱাৰ উদ্দেশ্যেই উৎসৰ্গ কৰিবা, কিয়নো তেওঁ যে জিহুৱাৰ দূত সেই বিষয়ে মানুহে নাজানিছিল। তেতিয়া মানুহে জিহুৱাৰ দূতক সুধিলে, আপোনাৰ বাক্য সিদ্ধ হ'লে আমি আপোনাক মৰ্যাদা কৰিবলৈ আপোনাৰ নাম কি কওকচোন? তেতিয়া জিহুৱাৰ দূতে ক'লে, মোৰ নাম কেলৈ সুধিছা, কিয়নো এই নাম অতি আশ্চৰ্যকৰ। পাছত মানুহে ভক্ষ নব্যৰ দৰে সৈতে সেই ছাগলী লৈ জিহুৱাৰ উদ্দেশ্যে শিলটোৰ ওপৰত উৎসৰ্গ কৰিলে। তাতে মানুহ আৰু তেওঁৰ পত্নীৰ চকুৰ আগতে সেই দুটে আচৰিত কাৰ্য সাধন কৰিলে, কিয়নো যেতিয়া অগ্নিশিখা যজ্ঞবেদীৰ পৰা আকাশৰ ফালে ওপৰলৈ উঠিল তেতিয়া মানুহ আৰু তেওঁ পত্নীয়ে দেখাতে জিহুৱাৰ দূত সেই যজ্ঞবেদীৰ শিখাত ওপৰলৈ উঠি গ'ল। তাতে তেওঁলোকে এই দৃশ্য দেখি দুজনে মাটিত উবুৰি হৈ প্ৰণাম কৰিলে। তাৰ পাছত জিহুৱাৰ দূতে মানুহ আৰু তেওঁ পত্নীক পুনৰাই দৰ্শন নিদিলে। তেওঁ যে জিহুৱাৰ দূত সেই বিষয়ে তেতিয়াহে মানুহে জানিলে। পাছত মানুহে তেওঁৰ পত্নীক ক'লে, আমি নিশ্চয় মৰিম, কিয়নো আমি ঈশ্বৰক দেখা পালোঁ। কিন্তু তেওঁ পত্নীয়ে তেওঁক ক'লে, আমাক বধ কৰিবলৈ যদি ঈশ্বৰৰ ইচ্ছা হ'লহেঁতেন, তেন্তে তেওঁ আমাৰ পৰা হোম বলি আৰু নৈবেদ্য গ্ৰহণ নকৰিলেহেঁতেন, আৰু এই সকলো আমাক নেদেখুৱালেহেঁতেন, আৰু এই সময়ত আমাক এনে কথাও নুশুনালেহেঁতেন। পাছত মহিলাগৰাকীয়ে এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু তেওঁৰ নাম চিমছুন ৰাখিলে। তাৰ পাছত সেই ল'ৰা বাঢ়ি ডাঙৰ হ'ল আৰু জিহুৱাই তাক আশীৰ্বাদ কৰিলে। প্ৰথমে জিহুৱাৰ আত্মাই চৰা আৰু ইষ্ট্ৰাইলৰ মাজ ঠাইত থকা মহ নেদানত চিমছুনক কাৰ্য কৰিবলৈ সক্ৰিয় কৰিলে।